وعد الله المؤمنين والمؤمنات جنات تجري من تحتها الأنهار خالدين فيها ومساكن طيبة في جنات عدن ورضوان من الله أكبر ذلك هو الفوز العظيم.
الله مؤمن পুরুষ আর মুমিনা নারী সকলক এনেক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তাত তেওঁলোক চিৰস্থায়ী হ'ব আৰু প্ৰতিশ্ৰুতি দিছে স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ আৰু আল্লাহৰ সন্তুষ্টিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ এইটোৱে হৈছে মহা সফলতা.